গীতমালা 107 অধ্যায়। গীতমালা পঞ্চম খণ্ড। যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওক, যিসকলক তেওঁ শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিলে, যিসকলক তেওঁ নানা দেশৰ পৰা গোট খুৱালে, পূব পশ্চিম আৰু উত্তৰ দক্ষিণৰ পৰা গোটালে। তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভমি ফুৰিছিল, তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে, তেওঁলোক ক্ষুদ্ধিত আৰু তৃষ্ণাত হ'ল, তেওঁলোকৰ প্ৰাণ শ্ৰান্ত হৈ মূৰ্চিত হ'ল। তেতিয়া তেওঁলোকে সংকটত পৰি যিহোৱাৰ আগত কাটৰুক্তি কৰিলে, তাতে ক্লেশৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিলে। তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে, যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে। মানুহৰ প্ৰতি যিহোৱাৰ আচৰিত কাৰ্যৰ কাৰণে আৰু তেওঁ গভীৰ প্ৰেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক, কিয়নো তেওঁ পিপাসীত প্ৰাণক তৃপ্ত কৰে আৰু ক্ষুদ্ধাটোৰ প্ৰাণক উত্তম দ্ৰব্যৰে পূৰ কৰে। কোনো লোক অন্ধকাৰ আৰু মৃত্যু ছায়াৰ মাজত বহিছিল, সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল, কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। সৰ্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে, সেইবাবে তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে। তেওঁলোক পতিত হ'ল আৰু সহায় কৰিবলৈ কোনো নাছিল। তেতিয়া সংকটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্ৰদন কৰিলে, তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে, তেওঁলোকক অন্ধকাৰ আৰু মৃত্যু ছায়াৰ পৰা বাহিৰ কৰি আনিলে, তেওঁলোকৰ শিকলিৰ বন্ধন ছিঙি পেলালে। মানুহৰ প্ৰতি যিহোৱাৰ আচৰিত কাৰ্যৰ কাৰণে আৰু তেওঁ গভীৰ প্ৰেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক। তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে আৰু লোহাৰ ডাংবোৰ কাটি পেলালে। যিসকল নিৰ্বোধ, তেওঁলোকে নিজৰ বিদ্ৰোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভুগিলে। তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে, তেওঁলোক মৃত্যুৰ দ্বাৰৰ ওচৰলৈ চাপি গ'ল। সংকটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্ৰদন কৰিলে, তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰিলে, তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে, তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে। মানুহৰ প্ৰতি যিহোৱাৰ আচৰিত কাৰ্যৰ কাৰণে আৰু তেওঁ গভীৰ প্ৰেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক, আনন্দ গীতেৰে তেওঁ কৰ্মৰাজিৰ বৰ্ণনা কৰক। যিসকলে জাহাজত উঠি সাগৰত অহা যোৱা কৰে আৰু মহাজলসমূহৰ ওপৰেদি ব্যৱসায় কৰে, তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে, গভীৰ জলত তেওঁৰ আচৰিত কাৰ্যবোৰ দেখে। তেওঁ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ'ল, তাতে সাগৰৰ ঢৌবোৰ উফন্দি উঠে, ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে। বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰব্য হৈ যায়। মতলীয়া মানুহৰ দৰে তেওঁলোকে ধলং পলং কৰে, তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়। সংকটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্ৰদন কৰে, তাতে তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। তেওঁ ধুমুহাক প্ৰশ্ৰমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে, সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে। তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়। মানুহৰ প্ৰতি যিহোৱাৰ আচৰিত কাৰ্যৰ কাৰণে আৰু তেওঁ গভীৰ প্ৰেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ কীৰ্তন কৰক, বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক। নদীবোৰক তেওঁ মৰুভূমিলৈ, জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে। তেওঁ ফলৱান দেশক লোনাময় অনুবৰ ভূমি কৰে। সেই ঠাই নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে। তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে। ক্ষুদ্ধাটোৰ লোকসকলক তেওঁ তাত বসতি কৰায়। তেওঁলোকে তাত নগৰ স্থাপন কৰে। তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰুৱে আৰু প্ৰচুৰ ফল চপায়। তেওঁলোকক আশীৰ্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়। তেওঁলোকৰ প্ৰখুৰ ধনবোৰক হ্ৰাস হ'বলৈ নিদিয়ে। উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্ৰাস পায়। তেওঁলোকৰ নিহ অৱস্থা হয়। তেওঁ উচ্চ পদৰ লোকসকলৰ ওপৰত অপমান বৰষায়। পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়। কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে আৰু মেৰচাগৰ জাকৰ নিচিনাকৈ তেওঁ পৰিয়ালৰ যত্ন লয়। তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে, কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে। যিজন জ্ঞানী, তেওঁ সেই সকলো কথালৈ মনোযোগ দিয়ক। জিহুৱাৰ বিশ্বস্ত প্ৰেমৰ বিষয়ে ধ্যান কৰক।